এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল সংসদৰ শীতকালীন অধিৱেশন ফলপ্ৰসূ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশা প্ৰকাশ, আজিৰে পৰা দুদিনীয়াকৈ বিটিচি বিধায়িনী সভাৰ শীতকালীন অধিৱেশন, মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 8খন জিলাৰ 660টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ ভূমি নিষ্পত্তিৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন, আৰু অহা বছৰ ছৌদি আৰৱত হ'বলগীয়া 17 বছৰ অনূৰ্ধ AFC এছিয়ান কাপৰ বাবে ভাৰতৰ যোগ্যতা অৰ্জন। এতিয়া শুনক বিতং বাতৰি। সংসদৰ শীতকালীন অধিৱেশন আজি আৰম্ভ হৈছে। 19 দিন ধৰি চলিবলগীয়া এই অধিৱেশনত 15খন বৈঠক অনুষ্ঠিত হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সংসদৰ সকলো সদস্যই সুস্থ গণতান্ত্ৰিক পৰম্পৰা বজাই ৰাখি আলোচনাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ লগতে সংসদৰ শীতকালীন অধিৱেশন অৰ্থবহ আৰু ফলপ্ৰসূ হ'ব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিৱেশনৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে সংসদৰ শীতকালীন অধিৱেশন কেৱল এটা পৰম্পৰা নহয়, বৰং ই দেশক বিকাশৰ দিশে লৈ যোৱাৰ প্ৰচেষ্টাত ইন্ধন যোগায়। ভাৰতৰ অৰ্থনৈতিক বিকাশ এতিয়া উল্লেখনীয় শিখৰলৈ উন্নীত হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই গতিয়ে দেশক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আত্মবিশ্বাস প্ৰদান কৰিব।
ये सिर्फ कोई रिचुअल नहीं है, राष्ट्र को प्रगति की ओर तेज गति से ले जाने के जो प्रयास चल रहे हैं उसमें ऊर्जा भरने का काम ये शीतकालीन सत्र भी करेगा, ऐसा मेरा पूरा विश्वास है। भारत ने लोकतंत्र को जिया है, लोकतंत्र के उमंग और उत्साह को समय समय पर ऐसे प्रकट किया है कि लोकतंत्र के प्रति विश्वास और মজবুত হতা রহতা হ্যায়।
প্ৰধানমন্ত্ৰী মোদীয়ে শীতকালীন অধিৱেশনত ফলপ্ৰসূ আলোচনাত ভাগ লবলৈ সকলো দলকে আহ্বান জনায়। তেওঁ লগতে সংসদৰ সদস্যসকলে নতুন প্ৰজন্মৰ যুৱ সদস্যসকলক সুযোগ দিয়া উচিত বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে সংসদৰ শীতকালীন অধিৱেশনত মুঠ 13খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ সংশোধনী বিধেয়ক, পাৰমাণৱিক শক্তি বিধেয়ক, কৰ্পৰেট আইন সংশোধনী বিধেয়ক, বীমা আইন সংশোধনী বিধেয়ক আৰু ভাৰতৰ উচ্চ শিক্ষা আয়োগ বিধেয়ক 2025 আছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত কেন্দ্ৰীয় শুল্ক সংশোধনী বিধেয়ক দাখিল কৰিব। তদুপৰি অধিৱেশনত 2025-26 বৰ্ষৰ বাবে প্ৰথম পৰ্যায়ৰ অনুদানৰ পৰিপূৰক দাবী সন্দৰ্ভত আলোচনা আৰু ভোটদান কৰা হ'ব। বিটিচি বিধায়িনী সভাৰ দুদিনীয়া শীতকালীন অধিৱেশন আজিৰে পৰা কোকৰাঝাৰৰ বদ্ৰফা নগৰত থকা বিধায়িনী ভৱনত অনুষ্ঠিত হৈছে। অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে সদনৰ কাৰ্যক্ৰমণিকাৰ আৰম্ভণিৰ পাছতে প্ৰশ্নোত্তৰ কালৰ সূচনা কৰে। বিৰোধী দলৰ সদস্যসকলে BTR চুক্তি, শিক্ষা, স্বাস্থ্য, ভূমিপত্তাৰ প্ৰদানকে ধৰি কেইবাটাও বিষয়ক লৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। পূৰ্বে প্ৰতিনিধিত্ব নকৰা 5টা জনগোষ্ঠীৰ 5গৰাকী মনোনীত সদস্যই আজি বিধায়িনী সভাত শপত গ্ৰহণ কৰে। নৱনিযুক্ত উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীয়ে আজি শপত গ্ৰহণ কৰে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে সদন পৰিচালনা নিয়ম 151ৰ অধীনত 2025-26 বিত্তীয় বৰ্ষৰ বাবে পৰিপূৰক দাবী মঞ্জুৰি দাখিল কৰে। অসম মন্ত্ৰীসভাই কালি মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, নলবাৰী আৰু বৰপেটাত 660টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক চৰকাৰী ভূমি নিষ্পত্তিৰ ক্ষেত্ৰত অনুমোদন জনায়। মন্ত্ৰীসভাই শোণিতপুৰ, বৰপেটা আৰু গোলাঘাটত 712টা খিলঞ্জীয়া পৰিয়ালক খাঁচ আৰু চিলিং উদ্ধৃত্ত ভূমি নিষ্পত্তিৰ বাবেও অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ পাছত এই বিষয়ে প্ৰকাশ কৰে।
আজি মিছন বসুন্ধৰাৰ অধীনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, নলবাৰী আৰু বৰপেটাত 660গৰাকী, শোণিতপুৰ, বৰপেটা আৰু গোলাঘাটত 712গৰাকী প্ৰাৰ্থীক বা আবেদনকাৰীক ভূমি বন্দোবস্ত দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
মন্ত্ৰীসভাৰ বৈঠকত কালি 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিধানসভাত যোৱা শনিবাৰে মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনৰ আলোচনাৰ বাবে অসম জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি অৰ্থাৎ CCTO-ই আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লয়। প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীগৰাকী নিজেও জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে আলোচনাত মিলিত হ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। মন্ত্ৰীসভাৰ বৈঠকত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত কৰ্মৰত কৰ্মচাৰীৰ মৃত্যু হলে পূৰ্বৰ এককালীন সাহায্য 5 লাখ টকাৰ পৰা 7.5 লাখ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইপিনে ৰাজ্যত নতুনকৈ স্থাপন কৰা 5খন মিনি ITI দুধনৈ, পাঠশালা, ৰঙিয়া, বিশ্বনাথ চাৰিআলি আৰু তিতাবৰত কৰ্মৰত কৰ্মচাৰীসকলৰ দৰমহাৰ প্ৰায় 35% বৃদ্ধিৰ সিদ্ধান্তটো মন্ত্ৰীসভাই অনুমোদন জনায়। মন্ত্ৰীসভাৰ বৈঠকত অহা 10 ডিচেম্বৰত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ স্মাৰকৰ উদ্বোধনী কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। 10 ডিচেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলাতে শ্বহীদ দিৱসৰ কাৰ্যসূচীত 1,000-10,000 লোকৰ উপস্থিতিৰে শ্বহীদ প্ৰণামো তোমাৰ শীৰ্ষক গীতটি পৰিৱেশন কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি বিশ্ব এইডছ দিৱস। এইডছ সন্দৰ্ভত সমাজত ব্যাপক সজাগতা সৃষ্টিৰ লগতে এই ৰোগত মৃত্যু হোৱা লোকসকলৰ প্ৰতি সমবেদনা প্ৰকাশেৰে 1988 চনৰ পৰা প্ৰতিবছৰে 1 ডিচেম্বৰৰ দিনটো বিশ্ব এইডছ দিৱস হিচাপে পালন কৰি অহা হৈছে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব এইডছ দিৱস উপলক্ষে বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কেন্দ্ৰীয়ভাৱে বিশ্ব এইডছ দিৱসৰ পালন আয়োজন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে অন্তৰাই অতিক্ৰমী এইডছৰ বিৰুদ্ধে যুঁজ দিওঁ আহক। আজিৰ কেন্দ্ৰীয় কাৰ্যসূচীত মন্ত্ৰী অশোক সিংহলৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকিব। এইডছৰ পৰা নিজকে ৰক্ষা কৰাৰ লগতে সমাজত এইডছৰ সজাগতা বৃদ্ধি কৰি এইডছ নিৰ্মূল কৰাৰ বাবে প্ৰতিবছৰে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে আজিৰে পৰা আকাশবাণী গুৱাহাটীযোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সাল সলনি কৰা হৈছে। এই অনুসৰি দিনৰ 11 বজাত প্ৰচাৰিত মুখ্য বাতৰি 5 মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হৈছে। দিনৰ 12:05 প্ৰচাৰ কৰা বাতৰিৰ সময় 10 মিনিটলৈ বৃদ্ধি কৰা হৈছে। একেদৰে 3 বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে 5 মিনিটৰ বুলেটিন প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছে। বিয়লি 5:15 আৰু সন্ধিয়া 6 বজাৰ বাতৰি এতিয়া 5 মিনিটৰ পৰিৱৰ্তে 10 মিনিটৰ বাবে প্ৰচাৰ কৰা হ'ব। প্ৰতি মঙলবাৰে 1:20 প্ৰচাৰ কৰা প্ৰাসংগিকৰ উপৰি প্ৰতিদিনে বিয়লি 3:05 পৰা 3:15 প্ৰাসংগিক প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো প্ৰতি নিশা 9:15 পৰা 9:25 পুনৰ প্ৰচাৰ কৰা হ'ব। ইপিনে প্ৰতি সোমবাৰে প্ৰচাৰিত ক্ৰীড়া বাৰ্তাৰ সময় 5 মিনিট হ্ৰাস কৰা হৈছে। এই অনুসৰি আজিৰে পৰা সন্ধিয়া 6:40 পৰা 6:45 ক্ৰীড়া বাৰ্তা প্ৰচাৰ কৰা হ'ব। আজি নাগালেণ্ডৰ 63 সংখ্যক প্ৰতিষ্ঠা দিৱস। 1963 চনৰ 1 ডিচেম্বৰত দেশৰ 16 ৰাজ্য হিচাপে নাগালেণ্ড প্ৰতিষ্ঠা হৈছিল। কোহিমাত আজি মুখ্যমন্ত্ৰী নেফিউ ৰিঅ'ৰ উপস্থিতিত প্ৰতিষ্ঠা দিৱস উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ 1963 চনৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনৰ নেতাসকলৰ দূৰদৰ্শী নেতৃত্বক সোঁৱৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডৰ জনসাধাৰণক ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে ৰাজ্যখন বৰ্ণাঢ্য সংস্কৃতি আৰু অযুত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বুলি উল্লেখ কৰি কয় যে ইয়াৰ জনজাতীয় বৈচিত্ৰ আৰু অনন্য ঐতিহ্য সদায় গৌৰৱৰ উৎস হৈ ৰ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাগা সংস্কৃতিক আলোকপাত কৰি এই সংস্কৃতি সেৱা, সাহসিকতা আৰু সহমৰ্মিতাৰে শিপাই থকা বুলি উল্লেখ কৰে। আহমেদাবাদৰ একা এৰেনা ষ্টেডিয়ামত অনুষ্ঠিত পুৰুষৰ 17 বছৰ অনুৰ্ধ AFC এছিয়ান কাপ 2026ৰ কোৱালিফায়াৰত ভাৰতে ইৰাণক 2-1 ব্যৱধানত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে অহা বছৰ ছৌদি আৰবত হ'বলগীয়া 17 বছৰ অনুৰ্ধ AFC এছিয়ান কাপৰ বাবে যোগ্যতা অৰ্জন কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াই এই ঐতিহাসিক জয় তথা এছিয়ান কাপৰ যোগ্যতা অৰ্জনৰ বাবে ভাৰতীয় দলক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ মাণ্ডাভিয়াই খেলুৱৈসকলৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰি কয় যে এই জয়ে যুৱ খেলুৱৈ আৰু তেওঁলোকৰ প্ৰশিক্ষকসকলৰ কঠোৰ পৰিশ্ৰম আৰু সমৰ্পণক প্ৰতিফলিত কৰে। নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত আজি 26 সংখ্যক হৰ্ণবিল মহোৎসৱ আৰম্ভ হ'ব। এই 10-দিনীয়া মহোৎসৱত ৰাজ্যখনৰ লোককথা, শিল্প, খাদ্য সম্ভাৰ আদি মাধ্যমেৰে বৰ্ণাঢ্য সাংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। সংসদৰ শীতকালীন অধিৱেশন ফলপ্ৰসূ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশা প্ৰকাশ। আজিৰে পৰা দুদিনীয়াকৈ BTC বিধায়িনী সভাৰ শীতকালীন অধিৱেশন। মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 8খন জিলাৰ 660টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালৰ ভূমি নিষ্পত্তিৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ অনুমোদন আৰু অহা বছৰ ছৌদি আৰবত হ'বলগীয়া 17 বছৰ অনুৰ্ধ AFC এছিয়ান কাপৰ বাবে ভাৰতৰ যোগ্যতা অৰ্জন। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।